Eher, Akachpani. Batori hoite, eamoi zintirani deka. Etiar gaikai batori humu huise. Rastopati Srimati Draupadi Murmue Dehradunot Rastopati Niketan aru Rastopati Tapuban anusthanikbhabe mukoli kori samajor hokolu khetrote dibbangho hokolok jorito korbar proyojonor bishoye gurutto arop korise. Pradhanmantri Narendra Modiye aji Biharot 5900 koti taka biyoy sapekkho aru Orissat 18000 koti takiya bohumukhi prokolpor udbodhon aru adharshila sthapon koribo. Russia, Iran, or Hahokio, Ketrot, Kunudhan, or Puriboton, Manilwan, or Hopuli, America, Zutrastok, Hokia, Dise. Kandrio, Onuhantan Kari Homstar, CBI, Operadi Hisape Kukito, Modina Baba, Umerberi, Interpol, Joriote, Bartole, Petterpon, or Bihoyot, Hongjukto, Arab, Amiristok, Razikor, or Ketrot, Hopolota, Lafkurise. Aru, Solito, Bosor, November, Barote, Patombarababe, Billy Jean King Cup, Bihaza Possessor, Playoff for Jar Helkomu, Aijan Goribopoli, Antarastriya Tennis Federation, ITF, Kokona Kurise Rastopati Srimati Draupadi Murmue Samajor Hokolu Khetrote, Dibbango Hokolok Jorito Korwar Proyojonor Khetrot Gurutto Arop Kore. Projuktir Utkorsho Sadhonor Loge Loge Dibbango Byakti Hokole Samajor Mul Khutir Proti Borongoni Agborhuatu Sombhopor Hoi Uthise. Rastopati Goraki Aji Dehradunot Rastopati Niketan Aru Rastopati Tapuban Anusthanikbhabe Mukoli Kore. Oha 24 Dinot Ei Rastopati Niketan Aru Tapuban Janosadharonor Darshonor Babe Mukoli Kori Diya Hobo. আজি ভ্রমণৰ সময়ত ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাষ্ট্ৰপতি নিকেতনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰতিষ্ঠানটোৰ 132 একৰতকৈও অধিক পৰিমাণৰ মাটিকালি খামৰি স্থাপন কৰিবলগীয়া এখন প্ৰস্তাৱিত ৰাষ্ট্ৰপতি উদ্যানৰো তেওঁ আধাৰশিলা স্থাপন কৰে এই উদ্যানখন এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰি জনসাধাৰণৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে দৃষ্টিশক্তি বাধাগ্ৰস্ত ব্যক্তিৰ সবলীকৰণৰ উদ্দেশ্যে স্থাপন কৰা ৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলক লৈ আয়োজিত এটা অনুষ্ঠানত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবেলি বিহাৰৰ সিৱান জিলাত প্ৰায় 5900 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পসমূহ নগৰ উন্নয়ন আবর্জনা ব্যবস্থাপনা প্রধানমন্ত্রী আবাস যোজনা আৰু ৰেলৱে আৰু শক্তি খণ্ডৰ সৈতে জড়িত প্ৰধানমন্ত্ৰীয়ে সিৱান জিলাৰ পঞ্চৰুখী উন্নয়ন খণ্ডৰ অধীনৰ জৌছিলিত এখন জনসভাতো অংশগ্ৰহণ কৰিব ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী শ্ৰী মোদী উৰিষ্যা ভুৱনেশ্বৰলৈ যাব তেওঁ তাত ৰাজ্য চৰকাৰৰ এবছৰ পূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত অধ্যক্ষতা কৰিব উৰিষ্যাত শ্ৰী মোদীয়ে 18000 কোটি টকীয়া বহুমুখী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত হ'বলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ভাগ ল'ব অন্ধ্ৰপ্ৰদেশ চৰকাৰে যোগৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি আৰু প্ৰশিক্ষণৰ বাবে য়োগা আন্ধ্ৰা 2025 শীৰ্ষক মাহজোৰা কাৰ্যসূচী আয়োজন কৰিছে বিশাখাপট্টনমৰ আৰ কে সাগৰ তীৰত হ'বলগীয়া অনুষ্ঠানত প্ৰায় 500,000 অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ বাবে য়োগান্ধ্ৰ কাৰ্যসূচীৰ অধীনত যোৱা প্ৰায় এমাহ ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত 1,70,00,000 মানুহক যোগৰ প্ৰশিক্ষণ দিয়া হৈছে এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনে সুস্বাস্থ্য নিয়মানুৱৰ্তিতা আৰু দৈনন্দিন জীৱনৰ শান্তিৰ বাবে যোগক এক জন আন্দোলনলৈ পৰিৱৰ্তিত কৰিছে পশ্চিম এছিয়াৰ উত্তেজনাময় পৰিস্থিতিৰ উপশম ঘটোৱাৰ প্ৰয়াসৰ অংশ হিচাপে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাগছিৰ সৈতে আজি জেনেভাত জাৰ্মানী ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী কেইগৰাকীৰ এখন বৈঠক অনুষ্ঠিত হ'ব সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি তিনিখন ইউৰোপীয় ৰাষ্ট্ৰৰ মন্ত্ৰী পৰ্যায়ৰ প্ৰতিনিধিসকল পোনপ্ৰথমে জেনেভাস্থিত জাৰ্মানীৰ স্থায়ী মিছনত ইউৰোপীয় সংঘৰ শীৰ্ষস্থানীয় কূটনীতিবিদ কাজা কালাছৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোক ইৰাণৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে পৰমাণু বৈঠকত মিলিত হ'ব ইয়াৰ মাজতে ৰাছিয়াই ইৰাণৰ শাসকীয় ক্ষেত্ৰত কোনোধৰণৰ পৰিৱৰ্তন মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিছে ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষৰ ক্ষেত্ৰত যিকোনো ধৰণৰ সামৰিক হস্তক্ষেপৰ বিৰুদ্ধেও ৰাছিয়াই ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰক সকীয়াই দিছে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ডিমিট্ৰী পেস্কভে লগতে এইবুলিও কৈছে যে দেশ দুখনৰ মাজৰ সংঘৰ্ষৰ ক্ষেত্ৰত ৱাশ্বিংটনৰ সামৰিক হস্তক্ষেপ অতিশয় বিপদজনক পদক্ষেপ হিচাপে বিবেচিত হ'ব আৰু ইয়াৰ ফলত কোনেও ধাৰণা কৰিব নোৱাৰা ধৰণৰ নেতিবাচক পৰিণতিৰ উদ্ভৱ হ'ব পাৰে উল্লেখযোগ্য যে ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষ ইতিমধ্যে সপ্তম দিনত ভৰি দিছে দক্ষিণ ইজৰাইলত আজি ইৰাণে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰে। ইয়াৰ পূৰ্বে বাহিনীটোৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে ইৰাণে কালি ইজৰাইলৰ ছাৰকা হস্পিটেললৈ লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আয়ে অপৰাধী হিচাপে ঘোষিত মৈদিনা বাবা উম্মেৰ বেৰিক ইণ্টাৰপলৰ জৰিয়তে ভাৰতলৈ প্ৰত্যাৰ্পণৰ বিষয়ত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰক ৰাজী কৰোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে। এই অপৰাধীজনক ভাৰতৰ জালনোট কেলেংকাৰী, প্ৰবঞ্চনা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি থকা হৈছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে অপৰাধীজনে ডুবাইৰ পৰা শ্বাৰজাহৰ মাজেৰে বাংগালুৰুলৈ ভাৰতীয় জালনোট সৰবৰাহ কৰি আহিছিল। চি বি আইৰ এটা দলে এন চি পি আবুধাবিৰ সহযোগত লোকজনক আজি ভাৰতলৈ আনে। উল্লেখযোগ্য যে বিগত কেইটামান দিনৰ ভিতৰত ইণ্টাৰপলৰ জৰিয়তে 100 জনতকৈও অধিক অপৰাধীক ভাৰতলৈ অনা হৈছে। বৈদেশিক বাণিজ্যৰ সঞ্চালক প্ৰধান ডি জি এফ টিয়ে ওজনত 1 শতাংশতকৈও অধিক সোণ সম্বলিত নিৰ্দিষ্ট কেতবোৰ আকৰৰ আমদানিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰোপ কৰিছে। ডি জি এফ টিৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে এনেদৰে 1 শতাংশতকৈও অধিক হাৰৰ সোণেৰে সমৃদ্ধ পেলেডিয়াম, ৰোডিয়াম আৰু ইৰেডিয়ামৰ আমদানিৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে। গলাই অনা এনে ধাতুৰ আমদানিৰ ক্ষেত্ৰতো এই নিৰ্দেশ কাৰ্যকৰী হ'ব। অৱশ্যে গুড়ি অথবা আন ৰূপত পেলেডিয়াম, ৰোডিয়াম, ইৰেডিয়াম, অসমিয়াম আৰু ৰুথেনিয়ামৰ আমদানিৰ ক্ষেত্ৰত কোনো ধৰণৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হোৱা নাই। ছিকিমত আজি আৰম্ভ হ'বলগীয়া কৈলাশ মানস সৰোবৰ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। পুৱা নাথুলাৰ পাছত ৰাজ্যপাল ওম প্ৰকাশ মাথুৰে এই যাত্ৰাৰ শুভাৰম্ভ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দুজন বিষয়াৰ সৈতে 36 জন তীৰ্থযাত্ৰীৰে গঠিত প্ৰথমটো দলে আজি যাত্ৰা আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিটো যাত্ৰা সম্পূৰ্ণ কৰিবলৈ 10ৰ পৰা 11 দিন সময় লাগিব। ছিকিমৰ নাথুলাৰ পৰা এইবাৰ মুঠতে 10টা দলে পৃথকে পৃথকে কৈলাশ মানস সৰোবৰ অভিমুখে যাত্ৰা কৰিব। ছত্তীশগড়ত আজি নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত এগৰাকী মহিলা নক্সালবাদী নিহত হৈছে। ৰাজ্যখনৰ কেনকাৰ জিলাৰ আমাতলা আৰু কলাপৰ বনাঞ্চলত এই সংঘৰ্ষৰ সূত্ৰপাত হয়। চোৰাংচোৱাৰ তথ্য অনুসৰি জিলা সংৰক্ষিত বাহিনী আৰু সীমান্ত নিৰাপত্তা বাহিনীয়ে চলোৱা যুটীয়া অভিযানত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলী চলে আৰু ইয়াৰ ফলত এগৰাকী মহিলা নক্সালবাদীৰ মৃত্যু হয়। সংঘৰ্ষস্থলী আৰু তাৰ চৌদিশৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আছে। চলিত বছৰৰ নৱেম্বৰত ভাৰতে প্ৰথমবাৰৰ বাবে বিলি জিন কিং কাপ 2025ৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আয়োজন কৰিব বুলি আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন আই টি এফে ঘোষণা কৰিছে। লণ্ডনত এই প্ৰতিযোগিতাৰ সূচীৰ বিষয়ে ঘোষণা কৰি আই চি এফে এই কথা প্ৰকাশ কৰে। বেংগালুৰুৰ এছ এম কৃষ্ণ টেনিছ ষ্টেডিয়ামত অহা 14ৰ পৰা 16 নৱেম্বৰলৈ প্লে অফ পৰ্যায়ৰ খেলসমূহ আয়োজন কৰা হ'ব। ভাৰতকে ধৰি মুঠ 7খন দেশত এই পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। প্লে অফ পৰ্যায়ৰ এই প্ৰতিযোগিতাৰ আয়োজন হিচাপে বাছনিভুক্ত আন দেশকেইখন হ'ল আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ক্ৰৱেছিয়া, জাৰ্মানী, মেক্সিকো আৰু পোলেণ্ড। উল্লেখযোগ্য যে পূৰ্বে ফেডাৰেচন কাপ হিচাপে পৰিচিত বিলি জিন কিং কাপ প্ৰতিযোগিতা হ'ল মহিলাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অতি সন্মানীয় এবিধ টেনিছ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত বিশ্বৰ ভিন ভিন দেশৰ শীৰ্ষস্থানৰ খেলুৱৈসকল দলগতভাৱে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয়। জেভলিনৰ বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই কাইলৈ ফ্ৰান্সৰ পেৰিছত হ'বলগীয়া ডায়মণ্ড লীগ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই প্ৰতিযোগিতাত ভাৰতীয় সময় অনুসৰি নিশা 11:12 আৰম্ভ হ'ব। দোহাৰ পাছত নীৰজৰ চলিত খেলবৰ্ষত এয়া দ্বিতীয়খন ডায়মণ্ড লীগ প্ৰতিযোগিতা হ'ব। দোহাত যোৱা মে মাহত অনুষ্ঠিত ডায়মণ্ড লীগ প্ৰতিযোগিতাত খেলুৱৈগৰাকীয়ে 90.23 মিটাৰলৈ জেভলিন নিক্ষেপ কৰি প্ৰথমবাৰৰ বাবে 90 মিটাৰৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল। অৱশ্যে খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। এই প্ৰতিযোগিতাত জাৰ্মানীৰ জুলিয়ন ৱেবৰে 91.06 মিটাৰলৈ জেভলিন নিক্ষেপ কৰি প্ৰথম স্থান অধিকাৰ কৰিছিল। ৱেবৰেও প্ৰথমবাৰৰ বাবে 90 মিটাৰতকৈ অধিক দূৰত্বলৈ জেভলিন নিক্ষেপ কৰিবলৈ সমৰ্থ হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ডেৰাডুনৰ ৰাষ্ট্ৰপতি নিকেতন আৰু ৰাষ্ট্ৰপতি তপোবন আনুষ্ঠানিকভাৱে মুকলি কৰি সমাজৰ সকলো ক্ষেত্ৰতে দিব্যাংগসকলক জড়িত কৰোৱাৰ প্ৰয়োজনীয় বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ৰাছিয়াই ইৰাণৰ সাহসীয় ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন মানি লোৱা নহ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক সকীয়াই দিছে। চলিত বছৰৰ নৱেম্বৰত ভাৰতে প্ৰথমবাৰৰ বাবে বিলি জিন কিং কাপ 2025ৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আয়োজন কৰিব বুলি আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন আই টি এফে ঘোষণা কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।